时值得回忆。大家关注六级的部位，也就是普通的空中会，在这方面感觉可以的。我们的首长都通知了他回去。普通的会员的回去，就参加的每一个会员的互相的交流会，我们还会来说来些。在这方面，我们的六级团队可能比你们更加专业，我们都是够可以的。আৰু দিল্লীৰ ৰাজধানী আদালতে আজি আফগানিস্তানৰ সম্পৰ্কীয় কলাধন বৈধকৰণৰ গোচৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাত 12 জুলাইলৈ বৃদ্ধি কৰে। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা অনিৰ্দিষ্টকালৰ বাবে স্থগিত ৰখা হৈছে। উচ্চ সদনে ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাছত সভাপতি জগদীপ ধনখড়ে আজি এই সম্পৰ্কে ঘোষণা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাত 264 সংখ্যক অধিৱেশনৰ সামৰণি পৰাৰ পাছত সংসদ ভৱনত উপ ৰাষ্ট্ৰপতি তথা উচ্চ সদনৰ সভাপতি জগদীপ ধনখড়ক সাক্ষাৎ কৰে। সাক্ষাৎকালত ৰাজ্যসভাৰ নেতা জ্যোতি নাড্ডা, কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আৰু সাংসদ উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে চৰকাৰে মণিপুৰৰ পৰিস্থিতি সুচল কৰি তোলাৰ বাবে অহৰহ প্ৰয়াস চলাই আছে। ৰাজ্যসভাৰ আজি সংসদৰ উভয় সদনৰ দ্বিতীয় বৈঠকত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দিয়া ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কে আলোচনাৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে মণিপুৰত শান্তি সম্প্ৰীতি সুনিশ্চিত কৰাৰ বাবে সকলো পক্ষৰ সৈতে আলোচনা চলাই আছে। গৃহমন্ত্ৰীয়ে মণিপুৰলৈ গৈ নিজে শান্তি প্ৰচেষ্টাত নেতৃত্ব দিছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ কয় যে সমস্যাৰ সমাধান সূত্ৰ উলিওৱাৰ লগতে শান্তি সুনিশ্চিত কৰাৰ কামত জ্যেষ্ঠ বিষয়াসকলকো নিয়োগ কৰা হৈছে। তেওঁ লগতে কয় যে মণিপুৰৰ হিংসাত্মক ঘটনা ক্ৰমাৎ হ্ৰাস পোৱাৰ কথা আমি স্বীকাৰ কৰিবই লাগিব। মণিপুৰৰ বিদ্যালয়, মহাবিদ্যালয়ৰ কাৰ্যালয় আৰু অন্য প্ৰতিষ্ঠানসমূহে স্বাভাৱিকভাৱে কাম কৰি আছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে মণিপুৰৰ সাম্প্ৰতিক বানকেও উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে NDRFৰ দুটা দল বান সাহায্য কামত নিয়োগ কৰা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সৈতে ঘনিষ্ঠ সহযোগিতাৰে কাম কৰি আছে। ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছৰ দলটোৰ সংবিধানৰ সবাতোতকৈ ডাঙৰ বিৰোধী আখ্যা দিছে। শ্ৰীমোদীয়ে কংগ্ৰেছৰ মানসিকতাই অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বিৰোধিতা বুলি কৰা বুলি অভিযোগ তোলে। প্ৰধান বিৰোধী দলটোৱে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক অপমান কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে দলটোৱে ৰাষ্ট্ৰপতি মুৰ্মুক অপমান কৰাৰ সুযোগ বিচাৰি ফুৰে। তেওঁ কয় যে ভাৰতীয় সংবিধানখন কেৱল কেইটামান অনুচ্ছেদৰ সমষ্টিয়ে নহয়, বৰঞ্চ ইয়াৰ মাজত নিহিত হৈ থকা প্ৰাণচঞ্চলতা আৰু শব্দসমূহ চৰকাৰৰ বাবে অতিশয় মূল্যৱান। প্ৰধানমন্ত্ৰীগৰাকীয়ে সংবিধানখনক চৰকাৰখনক পথ নিৰ্দেশনা প্ৰদান কৰিব পৰাকৈ এটা আলোকস্তম্ভ বুলি অভিহিত কৰে। বাবা চাহেব ভীমৰাও আম্বেদকাৰৰ অৱদানসমূহৰ শলাগ লৈ তেওঁ কয় যে দেশৰ সংবিধানে সম্প্ৰতি 75 বছৰ পূৰ কৰাৰ দিশে অগ্ৰসৰ হৈছে। নিজৰ বক্তব্যত শ্ৰীমোদীয়ে সম্প্ৰতি জনসাধাৰণৰ উৎসৱত পৰিণত হোৱা সংবিধান দিৱস উদযাপনৰ বিৰোধিতা কৰা সকলৰ সমালোচনাত সৰব হৈ পৰে। এনডিএ চৰকাৰৰ তৃতীয় কাৰ্যকালৰ ভৱিষ্যৎ পৰিকল্পনা সন্দৰ্ভত শ্ৰীমোদীয়ে কয় যে দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ চৰকাৰৰ মুখ্য কাৰ্যসূচী হ'ব আৰু তৃতীয় কাৰ্যকালত দেশ এই সমস্যাৰ বিৰুদ্ধে বিজয়ী হ'ব। শ্ৰীমোদীয়ে কয় যে কল্যাণমূলক আঁচনিৰ গতি গভীৰতা আৰু সম্প্ৰসাৰণ চৰকাৰৰ মুখ্য অধিকাৰ হ'ব। চৰকাৰ ইয়াৰ তৃতীয় কাৰ্যকালত দেশত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থব্যৱস্থাৰূপে গঢ়ি তুলিবলৈ বদ্ধপৰিকৰ বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে পৰৱৰ্তী 5 বছৰত ৰাজহুৱা পৰিবহণ ব্যৱস্থাত আমূল পৰিৱৰ্তন দেখিবলৈ পোৱা যাব। শ্ৰীমোদীয়ে কয় যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান যোজনাৰ অধীনত 10 কোটিৰো অধিক কৃষক উপকৃত হৈছে আৰু যোৱা 6টা বছৰত খেতিয়কসকলক 3 লাখ কোটি টকা প্ৰদান কৰা হৈছে। কোভিড মহামাৰীৰ ফলত উদ্ভৱ হোৱা প্ৰত্যাহ্বান সত্বেও দেশৰ অৰ্থব্যৱস্থা 9ম স্থানৰ পৰা 5ম স্থানলৈ উন্নীত হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে জনসাধাৰণে বৰ্তমান চৰকাৰে বিগত 10 বছৰত কৰা কামৰ প্ৰতি সমৰ্থন আগবঢ়াইছে আৰু তেওঁলোকে প্ৰদৰ্শনক বাছি লৈছে। চৰকাৰ নসকলৰ পাছত জনসাধাৰণে কোনো এখন চৰকাৰক একেৰাহে তৃতীয়বাৰৰ বাবে বাছনি কৰা বুলিও শ্ৰীমোদীয়ে মন্তব্য কৰে। দুৰ্নীতি সন্দৰ্ভত শ্ৰীমোদীয়ে কয় যে কেন্দ্ৰীয় সংস্থাসমূহক উৎকোচৰ গোচৰৰ ক্ষেত্ৰত পূৰ্ণ স্বাধীনতা প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে বক্তব্য প্ৰকাশ কৰাৰ সময়ত কংগ্ৰেছ, DNP, TMC, আম আদমী পাৰ্টি আৰু আন বিৰোধী দলৰ সদস্যসকল সদনৰ মজিয়ালৈ উঠি আহি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাত সভাপতিজক বিধ্বংসই তেওঁলোকক নিজ নিজ আসনলৈ উভতি যাবলৈ আহান জনায়। ইয়াৰ পাছত বিৰোধী সাংসদসকলে সদন ত্যাগ কৰে। বিৰোধীৰ সদন ত্যাগৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ নিজে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ শুনিবলৈ সাহস নাই বুলি মত প্ৰকাশ কৰি এই কাৰ্যক তেওঁ উচ্চ সদনৰ প্ৰতি অযোগ্য বুলি অভিহিত কৰে। আনহাতে ৰাজ্যসভাৰ সভাপতিগৰাকীয়ে বিৰোধী পক্ষ সদন ত্যাগ কৰা কাৰ্যক লৈ অসন্তুষ্টি ব্যক্ত কৰে। ইয়াৰ পূৰ্বে আজি পুৱা সদন মিলিত হোৱাৰ সময়ত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱক লৈ আলোচনা আৰম্ভ হোৱাৰ পাছতেই ইউ পি পি দলৰ সাংসদ ৰণবৰুৱা নাৰ্জাৰীয়ে এক্টিছ পলিচিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে চৰকাৰে এই নীতিৰে উত্তৰ পূৰ্বাঞ্চললৈ শান্তি কঢ়িয়াই আনিব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনে ব্যাপক হাৰত উন্নয়নৰ মুখ দেখিছে বুলিও তেওঁ লগতে মত প্ৰকাশ কৰে। আনহাতে সদনত আজি উত্তৰ প্ৰদেশৰ হাথৰছত কালি পদপিষ্ট হৈ প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। সভাপতি জগদীপ ধনখড়ে এই ঘটনাক অতিশয় দুখজনক আৰু দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে। বিৰোধী পক্ষৰ নেতা মল্লিকাৰ্জুন খাৰ্গে এনে ঘটনাক প্ৰতিহিত কৰাৰ বাবে আইন প্ৰণয়নৰ পোষকতা কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। সভাপতি জগদীপ ধনখড়ে আজি সংসদৰ অধিৱেশনৰ সামৰণি তথা বিৰোধী পক্ষৰ আচৰণৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰে। অধিৱেশনৰ অন্তিম দিনৰ উদ্যোগত শ্ৰীধনখড়ে বিৰোধী পক্ষৰ নেতাগৰাকী সমানৰ নজৰে উঠি যোৱা কাৰ্য সংসদীয় আচৰণ আৰু বৰণৰ অপমান বুলি অভিহিত কৰে। সংসদক আৰু বিতৰ্কৰ নন্দ বুলি আখ্যা দি শ্ৰীধনখড়ে কয় যে তেওঁ সাংসদসকলে নিজৰ আচৰণেৰে নিৰ্বাচন মানি ধৰা উচিত। শ্ৰীধনখড়ে ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ পৰিপ্ৰেক্ষিতত আলোচনাত প্ৰথমবাৰৰ বাবে ভাগ লোৱা উল্লেখযোগ্য নৱনিৰ্বাচিত সাংসদসহ মুঠ 74গৰাকী সদস্যৰ অংশ লোৱা বুলি প্ৰকাশ কৰে। উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আজি হাথৰছ চৰকাৰী চিকিৎসালয় গণপৰিষ্ঠৰ ঘটনাৰ বৰিষ্ঠ লোকসকলক সাক্ষাৎ কৰে আৰু মুখ্য সচিব মনোজ কুমাৰ সিং আৰু মন্ত্ৰীসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিপ্ৰেক্ষিত হোৱা ঠাই পৰিদৰ্শন কৰে। এই ঘটনা এখন পৰ্যায়তে প্ৰাণ হেৰুৱাইছে। ইয়াৰ ভিতৰত ছজন অনাৰোগ্য লোকো আছে। এই ঘটনাত একত্ৰিশজন লোক চিকিৎসালয় হৈ আছে আৰু তেওঁলোকে প্ৰায় আটাই বিপদমুক্ত বুলি কোৱা হৈছে। আদালতে আজি আক্ৰান্ত পৰিপ্ৰেক্ষিত কৰাধন বৈধকৰণৰ গোচৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়ালয়ৰ ম্যাদ বৃদ্ধি বৃদ্ধি কৰে। ন্যায়ালয়ে প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনোজ সিসোদিয়া আৰু বিজেপি বিধায়ক কবিতা ন্যায়ালয়ৰ ম্যাদো 25 দিনলৈ বৃদ্ধি কৰিছে। শ্ৰীমানে তিনিটা কাৰণৰ পৰা কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল। শ্ৰী কেজৰিৱালে তেওঁ গ্ৰেপ্তাৰ কৰা কাৰ্যক প্ৰত্যাহ্বান কৰি ইতিমধ্যে ন্যায়ালয়ৰ কাষ স্থাপিছে। তেওঁ এই আবেদন ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে। বিজেপিৰ মুক্তি মৰ্চাৰ কাৰ্যালয়ৰ সভাপতি হেমন্ত সোৰেন পুনৰ ঝাৰখণ্ডৰ ক্ষমতাৰ বাদ দিয়াৰ বাবে সাজু হৈছে। আজি অনুষ্ঠিত আছামৰ মুখ্যমন্ত্ৰী জে ডি এম কংগ্ৰেছ আৰু আৰ জে ডিৰ বিধায়কসকলৰ বৈঠকত হেমন্ত সোৰেন ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আসনত প্ৰতিষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰী শান্তা সোৰেনৰ ৰাজশাহী বাসগৃহত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। একত্ৰিশজনক কলাধন বৈধকৰণৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ পাছত হেমন্ত সোৰেনে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল। মেঘালয়ৰ অনলাইন বিজেপি প্ৰশিক্ষণ কেন্দ্ৰত আজি ভাৰত মেঘালয়ৰ দ্বিতীয় শ্ৰেণীৰ অনুশীলন মেঘালয়িক ইউনিফাইড অৰ্থাৎ জলাবলী হস্তীয় সপ্তম সংস্কৰণ আৰম্ভ হয়। চন্দ্ৰমণি তিনি তাৰিখৰ পৰা পৰ্যটন কৰিবলৈ দিয়া এই অনুশীলন ভাৰতৰ প্ৰতিৰক্ষা জোৱান আৰু নৰ্মেল সেনাৰ এটা পৰিৱৰ্তন জোৱানে অংশগ্ৰহণ কৰিছে। এই বাৰ্ষিক প্ৰশিক্ষণ অনুষ্ঠান ভাৰত আৰু নৰ্মেলৰ মাজত পৰ্যায়ক্ৰমে অনুষ্ঠিত হয়। ইয়াৰ আন্তৰিক সংস্কৰণটো 2013 চনৰ জোৱান মাহত মংগোলিয়াত অনুষ্ঠিত হৈছিল।
আমাৰ উপস্থিত ইমানতে অন্ত পৰিল।